أما السفينة فكانت لمساكين يعملون في البحر فأردت أن أعيبها وكان وراءهم ملك يأخذ كل سفينة غصبا.
কোন নাওখনৰ বিষয়টো হ'ল, এই নাওখন আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ। সিহঁতে সাগৰত কাম কৰিছিল। মই নাওখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলোঁ, কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা যিয়ে বল প্ৰয়োগ কৰি প্ৰতিখন নিখুঁত ভাল নাও কাঢ়ি নিয়ে।